এয়া আকাশবাণী গুৱাহাটী। আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে, আজি পহিলা মাঘ, ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত ভক্তপ্ৰাণ ৰাইজৰ সমাগম, বৰপেটাত আজি মাঘ বিহু, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ধুবুৰী আৰু চিৰাং জিলাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, দিনৰ 11 বজাত নৱগ্ৰহ শ্মশানত প্ৰতিৰোজকা সাংবাদিক প্ৰান্তিক আলোচনী সম্পাদক প্ৰদীপ বৰুৱাৰ শেষকৃত্য, আজি 78 সংখ্যক সেনা দিৱস, প্ৰথমবাৰলৈ শিবিৰ এলেকাৰ বাহিৰত সেনা দিৱসৰ পেৰেড, আৰু ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত 7 উইকেটত জয়লাভেৰে নিউজিলেণ্ডৰ সমতা স্থাপন। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। আজি পহিলা মাঘ, এই উপলক্ষে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ নামঘৰকে ধৰি ধৰ্মীয় স্থানসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ভোগালী বিহুৰ অন্তিম দিন হিচাপে পালন কৰা হৈছে। ভোগৰ উৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্ষে কাবাডী, ৰছীটনা, দৌৰ, টেকেলি ভঙা, মিঠাতেল সানি কলগছত উঠাৰ দৰে প্ৰীতিমূলক খেল ধেমালিৰ আয়োজন কৰা হৈছে। গোৱালপাৰাৰ ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত কালিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ ৰীতি অনুযায়ী জিলাখনৰ বিভিন্ন প্ৰান্তত সমজুৱাভাৱে মাহ কৰাই আৰু পিঠা পনা ভগোৱা হয়। জনগোষ্ঠীটোৰ লোকসকলে মেজি জ্বলোৱাৰ পাছত বিহুৰ দিনা পুৱা ঘৰৰ পৰা অনা পাৰম্পৰিক খাদ্যবস্তু হিংসা বা আখেজ দূৰ কৰাৰ কামনাৰে ভগাই লয়। নগাঁও জিলাৰ নেহেৰুবালিত কালিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা 113 সংখ্যক ভোগালী বিহু উৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন, জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা আৰু শিশুসকলৰ মাজত চিত্ৰাংকনৰ লগতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং জিলাতো ভোগালী বিহুৰ উৎসাহ অব্যাহত আছে। পৰম্পৰাগত ৰীতি অনুযায়ী কালি জিলাখনৰ ৰাইজে সমূহীয়াভাৱে অগ্নিসেৱা কৰাৰ লগতে ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চাহমেলৰ আয়োজন কৰা হয়। কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালিও অনুষ্ঠিত হয়। শিৱসাগৰতো আৰক্ষী ছাউনীত কৰ্তব্যৰত আৰক্ষীসকলে কামৰ দায়বদ্ধতাৰ মাজতেই পৰম্পৰাগত ৰীতি নীতি পালন কৰি ভোগালী বিহুৰ উৎসাহত অংশগ্ৰহণ কৰে। সত্ৰবিধ মাজুলীতো শ্ৰী শ্ৰী দক্ষিণপাট, উত্তৰ কমলাবাৰী সত্ৰ, গড়মূৰ, আউনীআটীৰ দৰে সত্ৰসমূহৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰে। একেদৰে উত্তৰ মাজুলীৰ মিচিং জনগোষ্ঠীয় লোকসকলেও বোপা ককাৰ দিনৰ ৰীতি নীতি পালন কৰি ভোগৰ উৎসৱত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাতো বিপুল উৎসাহেৰে মাঘ বিহু পালন কৰা হয়। জিলাখনৰ মটক জনগোষ্ঠী প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী কালি দিনৰ ভাগত ৰাজহুৱা ভোগৰ আয়োজন কৰা হয়। আজি জিলাখনৰ ক্ষেত্ৰবিশেষে বুঢ়া মেজি বা মতা মেজি জ্বলোৱা হয়। বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত কালি উৰুকা তথা স্থানীয় ভাষাত গাটা ৰখা উদযাপন কৰাৰ পাছত আজি পহিলা মাঘৰ দিনটোত মেজি জ্বলোৱা হৈছে। এই সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
সত্ৰখনিক ব্যৱস্থাৰে পৰিচালিত বৰপেটা সমাজখনক বৰপেটা সত্ৰৰ নিয়ম মতে পৰিচালিত হৈ আহিছে আৰু বৰপেটা সত্ৰৰ সেই নিয়ম অনুসৰিয়ে আজি মাঘৰ বৰদোমাহী পালন কৰা হৈছে। আৰু বৰপেটা সত্ৰত ভোগালী বিহু বুলি কোৱা নহয়, মাঘৰ বিহু বা মাঘৰ দোমাহী বুলি কোৱা হয়। এই বিহু 5 দিনীয়াকৈ পালন কৰা হয় আৰু কালিৰ পৰা এই বিহু পালন আৰম্ভ হৈছে। আজি বৰদোমাহী উপলক্ষে প্ৰথমতে বৰপেটা সত্ৰৰ টোপৰ চোতালত সাজি ওলোৱা মেজি প্ৰজ্বলিত কৰা হ'ব। তাৰপিছত বৰপেটাৰ যিমানবোৰ হাতী আছে সেই হাতীবোৰত নিৰ্মাণ কৰা মেজিবোৰ হ'ব আৰু প্ৰবাদ আছে যে এই মেজি পুৱাৰ পাছৰ পৰাই শীতৰ প্ৰকোপ হ্ৰাস হয়। বৰপেটা সত্ৰত যিমান থান সত্ৰ আছে সকলোতে একে নিয়মে পালন কৰা হয় এই মাঘৰ বিহু। আৰু যিহেতু বৰপেটাত ভোগালী বিহু পালন কৰা নহয় সেইকাৰণে মাঘৰ বিহু হিচাপেহে ইয়াক ভোগালী বিহুটো উদযাপন কৰা হয়। আজিৰ পৰা বৰপেটা সত্ৰত 4 দিন ধৰি মাঘৰ বিহুৰ কাৰ্যসূচী চলিব। কালিৰ পৰা আচলতে আৰম্ভ হৈছে আজি বৰ বিহু আৰু আজি দিনটোৰ পৰাহে মূল কাৰ্যসূচীসমূহ 4 দিন ধৰি চলি থাকিব।
ইপিনে ধুবুৰী, নলবাৰী, মানকাছৰ আৰু বৰাক উপত্যকাৰ জিলা কেইখনতো ভোগালী বিহুৰ আনন্দমুখৰ পৰিৱেশৰ বাতৰি আমাৰ সংবাদদাতাই প্ৰেৰণ কৰিছে। মাঘ বিহু উপলক্ষে পহিলা মাঘত মৰিগাঁও জিলাৰ আহতগুৰিত অনুষ্ঠিত মহযুঁজ এইবাৰ উদযাপন নহয় বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। আকাশবাণীৰ মৰিগাঁৱৰ সংবাদদাতাক জানিবলৈ দিয়া অনুযায়ী, উচ্চতম ন্যায়ালয়ৰ মহযুঁজৰ নিষেধাজ্ঞা পৰিহাৰ কৰিবলৈ অসম বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিলৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো নিৰ্দেশ নহাত চলিত বৰ্ষৰ মহযুঁজ বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া 5 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি প্ৰকাশ কৰিছে। ডিফুত কালি 25,000 মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। মুখ্যমন্ত্রী ডক্টর শর্মাই আজি ধুবুরী জেলার বিলাসীপাড়া আর চিরাং জেলার বিজনীত আসনিখনের চেক বিতরণ করব। ইয়ারে ধুবুরীর বিলাসীপাড়া বিধানসভার অধীনের বিলাসীপাড়া ইন্দ্রনারায়ণ খেলপথারত 18,000 অধিক আর বিজনীত জেলা ক্রীড়া সংস্থার খেলপথারত প্রায় 20,000 হিতাধিকারীক এই প্রারম্ভিক পুঁজি প্রদান করা হব। দুয়োটা স্থানতে সকল প্রস্তুতি সম্পূর্ণ হওয়া বলে সংশ্লিষ্ট প্রশাসনে জানিবলৈ দিছে। সমাগত বিধানসভা নির্বাচনের বাবে রাজ্যের রাজনৈতিক দলসমূহে ব্যাপক প্রস্তুতি চলাই আছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি কার্বি আংলং জেলার মহিলা উদ্যমিতা আসনি চেক বিতরণ কার্যসূচীত অংশগ্রহণ করার পাছতেই দলীয় কার্যকর্তাসকলের সঙ্গে এখন নির্বাচনী প্রস্তুতি বৈঠকত মিলিত হয়। বৈঠকখনত হওয়া আলোচনা তথা আসন্ন নির্বাচনক লৈ মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
আজি আমাৰ 5টা বিধানসভা সমষ্টিত বুথ সভাপতি আৰু বুথ সাধারণ সম্পাদকসকলৰ লগত নিৰ্বাচন উপলক্ষে আমি কথা পাতিলোঁ। সকলো উৎসাহত আছে। আমি যি সাংগঠনিক কাম জানুৱাৰী আৰু ফেব্ৰুৱাৰীত হ'ব লাগে তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু সকলোৰে মনত উৎসাহ দেখি মই নিজেও উৎসাহিত হ'লোঁ।
অসমৰ প্ৰতিযোজক সাংবাদিক বিশিষ্ট লেখক প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ আজি পুৱা চিকিৎসালয়ৰ পৰা তেওঁৰ বাসভৱনলৈ অনা হয়। গণগ্ৰাহীসকলে তেওঁৰ বাসগৃহতে প্ৰয়াত সাংবাদিক সাহিত্যিকগৰাকীক শ্ৰদ্ধা তৰ্পণ কৰিব পাৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিব পৰা গৈছে। দিনৰ 11 বজাত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। গুৱাহাটীৰ ডাউনটাউন হাস্পতালত বাৰ্ধক্যজনিত কাৰণত কালি দেহাৱসান ঘটা প্ৰদীপ বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 87 বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্ম লাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটী ডন বস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ট্ৰিবিউন গোষ্ঠী আৰু সাহিত্য প্ৰকাশনৰ সৈতে জড়িত হৈছিল। অসম আন্দোলনৰ জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যৰ জাতীয় জীৱনৰ গুৰি ধৰা এটা সাহিত্যিক চেতনা সৃষ্টি কৰি 1981 চনৰ 1 ডিচেম্বৰৰ পৰা তেওঁ প্ৰখ্যাত সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াক মুখ্য সম্পাদক হিচাপে লৈ প্ৰান্তিক আলোচনীৰ প্ৰকাশ আৰম্ভ কৰে। বিগত 45 বছৰে আলোচনীখনে ৰাজ্যৰ জাতীয় জীৱনৰ প্ৰাণপ্ৰবাহ হিচাপে কাম কৰি আহিছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পাছৰে পৰা 22 বছৰ ধৰি প্ৰয়াত বৰুৱাই প্ৰান্তিকৰ সম্পাদক আৰু প্ৰকাশক হিচাপে গুৰুভাৰ বহন কৰি আহিছিল। অসমীয়া সাহিত্য আৰু সাংবাদিকতালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটাকে প্ৰমুখ্য কৰি বহুকেইটা বঁটা লাভ কৰিছিল। 2024 বৰ্ষত তেওঁলৈ অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসে অসম জাতীয় বিদ্যালয় সন্মান আগবঢ়োৱাৰ লগতে তেওঁৰ জীৱনভিত্তিক তথ্যচিত্ৰ প্ৰান্তিক নিৰ্মাণ কৰিছিল। 2018 চনত তেওঁ আত্মজীৱনী স্বগতোক্তি প্ৰকাশ পাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ পত্নী মায়া বৰুৱা আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পুৱাৰ আঞ্চলিক বাতৰি পৰৱৰ্তী অংশ শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ দেৱী। জয়পুৰত আজি 78 সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব। এইবাৰৰ সেনা দিৱস উদযাপনে বিশেষ তাৎপৰ্য বহন কৰিছে কিয়নো প্ৰথমবাৰৰ বাবে শিবিৰ এলেকাৰ বাহিৰত সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব, যাৰ জৰিয়তে দেশৰ সামৰিক ঐতিহ্য তথা কাৰ্যকৰী উৎকৰ্ষতা পোনপটীয়াকৈ জনসাধাৰণৰ মাজলৈ আহিব। জগতপুৰৰ মহল ৰোডত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত সেনাই নিজৰ অনুশাসন, শক্তি আৰু আধুনিক সামৰিক ক্ষমতাৰ প্ৰদৰ্শন কৰিব। পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পেৰেড অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাস্কাটৰ চুলতান কাবুজ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌণ্ডিন্যৰ নাবিকৰ দলটোক আদৰণি জনায়। তেওঁ এই আগমনক কেৱল এটা যাত্ৰাৰ উৎসৱ নহয় বৰঞ্চ গভীৰ সভ্যতাৰ উদযাপন বুলি অভিহিত কৰে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সোণোৱালে কয় যে পৰম্পৰাগতভাৱে নিৰ্মিত এই জাহাজখন ওমানৰ ৰাজধানীত উপস্থিত হোৱাটো ঐতিহাসিক তথা বাণিজ্যিক সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানেৰে শক্তিশালী কৰা ভাৰত আৰু ওমানৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ প্ৰতীক। পোৰবন্দৰৰ পৰা প্ৰথম যাত্ৰা সম্পূৰ্ণ কৰাৰ পাছত INSV কৌণ্ডিন্য মাস্কাটত উপস্থিত হয়, যিয়ে দুখন দেশৰ সামুদ্ৰিক ঐতিহ্যৰ এক উল্লেখযোগ্য মুহূৰ্তক চিহ্নিত কৰিছে। এই যাত্ৰাই 5,000 বছৰতকৈও অধিক সময় ধৰি চলি থকা সামুদ্ৰিক, সাংস্কৃতিক তথা সভ্যতামূলক সংযোগৰ ওপৰত আলোকপাত কৰিছে। ভাৰত আৰু ওমানৰ কূটনৈতিক সম্পৰ্কৰ 70 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই এই যাত্ৰাই বিশেষ ভূমিকা পালন কৰিছে। কিংবদন্তী ভাৰতীয় নাবিক কৌন্দিন্যৰ নামেৰে নামকৰণ কৰা এই জাহাজত ভাৰতৰ থলুৱা সামুদ্ৰিক জ্ঞান, কাৰুকাৰ্য আৰু বহনক্ষম জাহাজ নিৰ্মাণ পদ্ধতি প্ৰদৰ্শন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা এই প্ৰকল্পটোক স্থপতিবিদ, পুৰাতত্ববিদ, পৰম্পৰাগত জাহাজ নিৰ্মাণৰ আৰ্হি আৰু জাহাজ নিৰ্মাতাসকলৰ সহযোগত ভাৰতীয় নৌসেনাৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। শ্ৰীসোণোৱালে এই জাহাজখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰি ভাৰতীয় প্ৰাচীন জাহাজ নিৰ্মাণ প্ৰতিভা পুনৰুজ্জীৱিত কৰাটো তেওঁৰ সংকল্প বুলি প্ৰকাশ কৰে। এই উপলক্ষে বন্দৰত আয়োজিত অনুষ্ঠানত ওমানৰ ঐতিহ্য আৰু পৰ্যটন মন্ত্ৰালয়ৰ উপসচিব অজ্জান অল বুজাইদিৰ লগতে ভাৰতীয় নৌসেনা, ওমানৰ ৰয়েল নেভী, ৰয়েল ওমান উপকূল আৰক্ষী বাহিনীসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ওমানৰ ভাৰতীয় সম্প্ৰদায় তথা ছাত্ৰ ছাত্ৰীৰ এটা দলে ভাৰত আৰু ওমানৰ সাংস্কৃতিৰ প্ৰদৰ্শনেৰে জাহাজখনক আদৰণি জনায়। ছিংগাপুৰত কালিৰে পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি অনুষ্ঠিত হৈছে। শুনানিৰ সময়ত উপকূলৰক্ষী আৰক্ষীৰ সহকাৰী পৰিদৰ্শক ডেভিড লিমে কয় যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল আৰু পানীত নমাৰ পূৰ্বে শিল্পীগৰাকীয়ে লাইফ জেকেট পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ লগতে সাগৰত সাঁতোৰাৰ পূৰ্বে য়টত সুৰাৰ পাৰ্টি হোৱা বুলি ন্যায়ালয়ক অৱগত কৰে। মৃত্যুৰ সময়ত জুবিন গাৰ্গ সুৰাসক্ত আছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক মাত্ৰাত সুৰাৰ পৰিমাণ পোৱা বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে য়টত থকা সাক্ষীৰ কেতবোৰ ভিডিঅ' আদালতত দাখিল কৰে। বাক্সা জিলাৰ কাৰহানাত থকা শ্ৰী শ্ৰীকৃষ্ণ সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণ সত্ৰ মা সভা অনুষ্ঠিত হৈছে। এই উপলক্ষে কালি ভাগৱত স্থাপন, মুখ্য তোৰণ স্থাপন, স্মৃতি তৰ্পণ, মন্দিৰৰ দুৱাৰ মুকলি, গছপুলি ৰোপণ, শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ প্ৰতিমূৰ্তি স্থাপন, ভাগৱত পাঠ, হোমযজ্ঞ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। আজি পুৱাৰ ভাগৱত ভ্ৰমণেৰে মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ডেৰিল মিটছেলৰ 131 ৰাণৰ ইনিংছৰ সহায়ত সহজ জয়েৰে নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সমতা স্থাপন কৰিছে। ৰাজকোটত যোৱা নিশা অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত আলহী দলটোৱে 7 উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 284 ৰাণ কৰিছিল। কে এল ৰাহুলে সৰ্বাধিক 112 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। অধিনায়ক শুভমন গিলে 56 ৰাণ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে 47 অভাৰ আৰু 3টা বলত ডেৰিল মিটছেলৰ শতকীয় ইনিংছৰ লগতে উইল ইয়ঙৰ 87 ৰাণৰ সহায়ত 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। মিটছেলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। শৃংখলাৰ অন্তিম খেলখন অহা 18 তাৰিখে ইন্দোৰত অনুষ্ঠিত হ'ব। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত যোৱা নিশা দিল্লী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্ছক 7 উইকেটত পৰাজিত কৰে। নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰিবলৈ নামি ৱাৰিয়াৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই 154 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লীয়ে মাত্ৰ 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত বিদ্যালয় উপ পৰিদৰ্শক তাৰিণী চৰণ নাথৰ কালি সন্ধিয়া মঙলদৈ লাচিত নগৰৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 69 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত ভক্তপ্ৰাণ ৰাইজৰ সমাগম। বৰপেটাত আজি মাঘ বিহু। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ধুবুৰী আৰু চিৰাং জিলাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। পুৱা 11 বজাত নৱগ্ৰহ শ্মশানত প্ৰতিষ্ঠা সাংবাদিক প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ শেষকৃত্য। আজি 78 সংখ্যক সেনা দিৱস, প্ৰথমবাৰলৈ শিবিৰ এলেকাৰ বাহিৰত সেনা দিৱসৰ পেৰেড আৰু ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত 7 উইকেটৰ জয়লাভেৰে নিউজিলেণ্ডৰ সমতা স্থাপন। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।